নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যৰ ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীসকলে শীঘ্ৰে ৰন্ধন গেছত 250 টকাকৈ ৰাজসাহাৰ্য লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত এই কথা ঘোষণা কৰে। উজ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছ লাভ কৰা লোকসকলেও এই 250 টকাৰ ৰাজসাহাৰ্য লাভ কৰিব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে দৰিদ্ৰ লোকসকলৰ সহায় হোৱাকৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় 70 লাখ পৰিয়ালে আজি মুকলি কৰা আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। এই আঁচনিৰ অধীনত ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে 69 টকাত মচুৰ দাইল, 38 টকাত চেনি আৰু 10 টকাত প্ৰতি কিলোগ্ৰাম নিমখ ক্ৰয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ'ব। পৰৱৰ্তী পৰ্যায়ত 2026 চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব। ৰাজ্যৰ প্ৰায় 70 লাখ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। 2026 চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে এই লোকসকলক সুলভ মূল্যত মিঠাতেল প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে কালি উচ্ছেদ চলাই 1140 বিঘা মাটি বেদখল কৰাৰ পিছত সেই অঞ্চলটো সংৰক্ষিত কৰি ৰখাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱৰ লগতে জিলাৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীয়ে আজি সেই ঠাই পৰিদৰ্শন কৰি অঞ্চলটোৰ সংৰক্ষণৰ বিষয়ে বন বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়।
খুব শান্তিপূৰ্ণভাৱে উচ্ছেদটো হৈ গ'ল। এতিয়ালৈকে এই জেগাত যোৱাকালি 1140 বিঘা বনাঞ্চল ভূমি আমি বেদখল মুক্ত কৰিবলৈ সক্ষম হ'লোঁ। অলৰেডি যোৱাকালিৰ পৰা আমি ফেঞ্চিঙৰ কাম আৰম্ভ কৰিছিলোঁ আৰু হয়তো এসপ্তাহৰ ভিতৰত এটা এৰিয়া সম্পূৰ্ণৰূপে ফেঞ্চ হৈ যাব। তাৰপিছত আমি ইমিডিয়েটলি কিছুমান নাৰ্চাৰীৰ কাম আমি আৰম্ভ কৰিম। ইয়াতে 1 হেক্টৰমানৰ নাৰ্চাৰী আমি এতিয়া কাম আমি আৰম্ভ কৰিমেই। এতিয়া সেইখিনি কৰাৰ পিছত আমি এপ্ৰিল বা মে' মাহত আমি ইয়াতে এবাউট 75 হেক্টৰ টু 100 হেক্টৰ আমি প্লানটেশ্যন ইমিডিয়েটলি আমি কৰি পেলাম।
ইফালে জিলাখনৰ কৃষ্ণাই বনাঞ্চলিক সংমণ্ডলৰ অধীনত থকা পাইকান সংৰক্ষিত বনাঞ্চলৰ 1034 বিঘা ভূমিত চলোৱা উচ্ছেদৰ পিছত অঞ্চলটো বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে বন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বন বিষয়া দুগৰাকীয়ে আজি এই অঞ্চলটো পৰিদৰ্শন কৰে। বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে উচ্ছেদিত এলেকাত হাতীৰ খাদ্য উপযোগী বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰিছে। এই বনাঞ্চল বেদখলমুক্ত কৰাৰ পাছতে এলেকাটোত হাতীৰ বিচৰণো আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা জুলাই মাহত অঞ্চলটোত উচ্ছেদ অভিযান চলোৱা হৈছিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ বিশেষ তদন্তকাৰী গোটৰ তদন্ত অব্যাহত আছে। আজিও জুবিন গাৰ্গৰ সৈতে ঘনিষ্ঠ কেইবাগৰাকী লোকৰ লগতে বৰসজাই বিহু সমিতিৰ ভাষ্যও SIT-য়ে গ্ৰহণ কৰে। হৰেশ্বৰ মহন্ত নামৰ জুবিন গাৰ্গৰ ঘনিষ্ঠ ব্যক্তিক আজি SIT-য়ে জেৰা চলোৱাৰ লগতে CJM আদালতত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। পৰাগ নাথ নামৰ জুবিন গাৰ্গৰ মেনেজমেণ্ট চোৱা চিতা কৰা এগৰাকী ব্যক্তিৰো SIT-য়ে আজি ভাষ্য গ্ৰহণ কৰে। 2010 চনৰ পৰা 2012 চনলৈ এই ব্যক্তিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক তদন্ত আয়োগত আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই শপতনামা আকাৰে কিছু তথ্য দাখিল কৰে। শপতনামা দাখিল কৰি লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তেওঁলোকৰ হাতত তথ্য নাই যদিও মৃত্যুৰ ঘটনাৰ সৈতে জড়িত আৰু তদন্তকালত প্ৰয়োজন হোৱা কিছু বিষয় লিখিত আকাৰে আয়োগত আজি দাখিল কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ GAD ভৱনলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকিল সন্থাৰ উদ্যোগত অধিবক্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়। পুৰণি আদালত চৌহদৰ পৰা উলিওৱা এই সমদল কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হৈ পুৰণি আদালত চৌহদলৈ ঘূৰি আহে। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়। আদালত স্থানান্তৰৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটী উকিল সন্থাই আদালত বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।